ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
আজি পবিত্ৰ ক্ষণতে উজলি
জীৱনৰ একা বেকা বাটত চলোতে সকলো সময়ত সহায় হবলৈ এয়া আমি লৈ আহিছো বাইবেল শাস্ত্ৰৰ জীৱনময় বাক্য ভক্তিবচন।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? এই অনুষ্ঠান শুনি কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। কিবা সুধিবলগীয়া বুজিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক স্বৰ্গত থকা অসীম দয়ালু পিতৃশ্বৰ, আমি তোমাক ধন্যবাদ জনাইছো কিয়নো তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দিছা। প্ৰভু, তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব তুমিয়েই আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলৰ আগত তোমাৰ মহান প্ৰেম, মহান কৰুণা, অনুগ্ৰহৰ কথা প্ৰকাশ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভুৰ নামত উৎসৰ্গ কৰিছো। আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথম কৰিন্থিয়া নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আজি আমি এই প্ৰথম কৰিন্থিয়া পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। প্ৰিয় শ্ৰোতা, আপুনি হয়তো ভাবিব পাৰে যে কিবা অসাধ্য সাধন কৰিবৰ কাৰণে আত্মিক বৰ দিয়া হয়। আত্মিক বৰৰ বিষয়ে আমি আজি বিশেষভাৱে আলোচনা কৰিম। 12 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পঢ়িছো, হে ভাইবিলাক, আত্মিক বৰৰ বিষয়ে তোমালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই। বৰৰ গ্ৰীক শব্দটো হ'ল নিউমেটিকা, যাৰ আক্ষৰিক অৰ্থ হ'ল আত্মিকতা। এই আত্মিকতা মাংসিকতাৰ একেবাৰে বিপৰীত, গতিকে ইয়াত বৰ শব্দটো লগাই আচলতে আত্মিকতাৰ কথা বুজোৱা হৈছে। আমি 3 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো চাওঁ, তাত এইদৰে পাওঁ, হে ভাইবিলাক, আত্মিক লোকক কোৱাৰ দৰে মই তোমালোকক ক'ব নোৱাৰি, মাংসিক লোকৰ কোৱাৰ দৰে খ্ৰীষ্টৰ সম্বন্ধীয় শিশুবোৰক কোৱাৰ দৰেহে ক'ব পাৰিছো। তাৰমানে প্ৰথম অৱস্থাত কৰিন্থীয় খ্ৰীষ্টীয় লোকসকল মাংসিক স্বভাৱৰ আছিল আৰু মাংসিক খ্ৰীষ্টীয় লোকৰ দৰে প্ৰশ্নও কৰিছিল। মাংসিক স্বভাৱৰ কাৰণে তেওঁলোকৰ মাজত দলভেদ, মতভেদ, ব্যভিচাৰ, যৌন সমস্যা, হাই কাজিয়া, আদালতৰ বিচাৰ, তিৰোতাৰ পোছাক, পুৰুষৰ চুলি, প্ৰীতিভোজ, প্ৰভুভোজত মতলীয়া হোৱা ইত্যাদি নানা সমস্যা তেওঁলোকৰ মাজত আছিল। এই সকলোবিলাক মাংসিক সমস্যা আছিল। অৱশ্যে আজিকালিও আমাৰ মণ্ডলীবিলাকত এইবিলাক সমস্যা নথকা নহয়, আছে। তাৰ শুধৰণিৰ কাৰণে পৌলে এই সকলো বিষয়ৰ ওপৰত আগতে সকলো কথা কৈ লৈছে। তাৰ পাছতে পৌলে আত্মিকতাৰ বিষয়লৈ আহিছে। আত্মিক বিষয়বিলাক সদায় গঠনমূলক। আমি ভাবোঁ যে পাচনি পৌলে 12 নম্বৰ অধ্যায়ত আত্মিক বিষয়ৰ ওপৰত ক'বলৈ পাই স্বস্তিৰ নিশ্বাস পেলাইছিল, কাৰণ প্ৰকৃততে আত্মিক বিষয়ৰ ওপৰত কথা ক'বলৈহে তেওঁ আগ্ৰহেৰে ৰৈ আছিল। আজি আমাৰ মণ্ডলীয়েও মাংসিক বিষয়ৰ চিন্তা চৰ্চা বাদ দি আত্মিক বিষয়ৰ চিন্তা চৰ্চালৈ আহিব লাগে। আজিকালি খ্ৰীষ্টীয় শিক্ষাৰ গুৰি ধৰোতাসকলে যুক্তি সহকাৰে ক'ব বিচাৰে যে আজিৰ ডেকা গাভৰুসকলক যৌনতাৰ বিষয়ে, ধূমপানৰ বিষয়ে, ড্ৰাগছ, এইডছ ইত্যাদিৰ বিষয়ে সজাগ কৰিবলৈ শিক্ষা দিব লাগে, কৰ্মশালা, আলোচনা চক্ৰ ইত্যাদি পাতিব লাগে। কিন্তু মন কৰক যে এই সকলোবিলাক মাংসিক বিষয়, এইবিলাকৰ দ্বাৰা তেওঁলোকক বাইবেলৰ পৰা আঁতৰাইহে ৰখা হয়। গতিকে তাকে নকৰি আমি ডেকা গাভৰুসকলক আত্মিক বিষয়ৰ শিক্ষাহে দিব লাগে। এইটো ভাগত পাচনি পৌলে আমাক তিনিটা বিষয়ৰ ওপৰত শিক্ষা দিয়া আমি দেখিবলৈ পাম। সেইকেইটা হৈছে মিলনকাৰী আত্মা, প্ৰেমৰ বিধান আৰু পুনৰুত্থানত বিশ্বাসকাৰীয়ে লাভ কৰা বিজয়। আজি আমি যিসকল খ্ৰীষ্টীয় লোক আছো সেইসকলক 2 নম্বৰ পদৰ পৰা পৌলে এটা কথা সোঁৱৰাই দিব বিচাৰিছে, পঢ়ি দিছো, তোমালোকে জানা যেতিয়া তোমালোক পৰজাতি আছিলা তেতিয়া যেনি তেনি চালিত হৈ নিৰ্বাক মূৰ্তিবোৰৰ ওচৰলৈ নিয়া হৈছিলা। প্ৰিয় শ্ৰোতা, পৌলে আগতে কৈছিল যে মূৰ্তিবোৰ একো নহয়, গতিকে তাৰ আগত উৎসৰ্গা কৰা মাংসও অসুচি নহয়। কিন্তু ইয়াত হলে কৈছে যে মূৰ্তিবোৰৰ মাত নাই, সিহঁত নিৰ্বাক মূৰ্তি। পৌলে কৈছে যে এসময়ত তোমালোক সেইবিলাকৰ উপাসক আছিলা আৰু সেইবোৰৰ পৰা আমাক কোনে উদ্ধাৰ কৰে? ঈশ্বৰৰ আত্মাই উদ্ধাৰ কৰে। কেৱল উদ্ধাৰ কৰাই নহয়, তেওঁ আমাক আত্মিক বৰো দিলে। সেই বৰৰ বিষয়ে 3 নম্বৰ পদ পঢ়িছো, শুনিবচোন, এইকাৰণে মই তোমালোকক জনাইছো যে ঈশ্বৰৰ আত্মাৰে কথা কওঁতা কোনেও যীশুক শাপগ্ৰস্ত নুবোলে, আৰু পবিত্ৰ আত্মাৰ দ্বাৰা নহলে কোনেও যীশুক প্ৰভু বুলিব নোৱাৰে। প্ৰিয় শ্ৰোতা, এই পদটিত এটা আচৰিত আৰু মহৎ সত্য কথা কোৱা হৈছে, সেইটো হৈছে যীশুখ্ৰীষ্টৰ প্ৰভুত্ব। সেইকাৰণে কোৱা হৈছে ঈশ্বৰৰ আত্মাৰে কথা কোৱা কোনো মানুহে যীশুক শাপগ্ৰস্ত বুলিব নোৱাৰে আৰু উপলুঙা কৰিব নোৱাৰে। আনহাতে পবিত্ৰ আত্মাৰ দ্বাৰা নহলে কোনো মানুহে যীশুখ্ৰীষ্টক প্ৰভু বুলিব নোৱাৰে। অৱশ্যে আমি এনেই প্ৰভু শব্দটো উচ্চাৰণ কৰিব পাৰোঁ, কিন্তু তেনেকুৱা উচ্চাৰণৰ ফলৰ বিষয়ে প্ৰভু যীশুৱে কি কৈছে সেই বিষয়ে আমি মঠি সাত অধ্যায় একৈশৰ পৰা তেইছ পদলৈ পঢ়িছো, শুনিবচোন। যিবিলাকে মোক প্ৰভু প্ৰভু বোলে তেওঁবিলাক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব এনে নহয়, কিন্তু যিজনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে সেইজনহে সোমাব। সেইদিনা অনেকে মোক ক'ব, হে প্ৰভু হে প্ৰভু, আমি তোমাৰ নামেৰে ভাবুকি প্ৰচাৰ কৰা নাইনে, আৰু তোমাৰ নামেৰে ভূতবোৰক খেদোৱা নাইনে, আৰু তোমাৰ নামেৰে অনেক পৰাক্ৰম কাৰ্য কৰা নাইনে? তেতিয়া মই সিহঁতক স্পষ্টকৈ ক'ম, মই তহঁতক কেতিয়াও জনা নাই, সেই অধৰ্মচাৰীবোৰ মোৰ ওচৰৰ পৰা দূৰ হ। এয়া চাওক, যিসকলে অন্তৰেৰে যীশুক প্ৰভু বুলি স্বীকাৰ নকৰে কিন্তু মুখেৰে মাত্ৰ প্ৰভু বুলি কয়, তেওঁলোকৰ অৱস্থা এয়াই হ'ব। যীশুখ্ৰীষ্টক প্ৰভু বোলাটো হ'ল এটা আত্মিক বিশ্বাস। এইখিনিতে এটা কথা সুধো, খ্ৰীষ্টীয় বিশ্বাসৰ মূল ভেটি কি? কিছুমানে কয় সেইটো হ'ল যীশুখ্ৰীষ্টৰ ক্ৰুচ, কিন্তু এই ক্ষেত্ৰত আমি একমত নহয়। অৱশ্যে আমি পৰিত্ৰাণ পাবলৈ ক্ৰুচৰ ওচৰলৈ আহোঁ সঁচা, কিন্তু আমি ক্ৰুচতেই ৰৈ নাথাকোঁ, আমি জীৱিত খ্ৰীষ্টৰ লগত একলগ হৈ যাওঁ। এই কথাটো আমি সদায় মনত ৰখা উচিত। পঞ্চাছদিনীয়া পৰ্বৰ দিনা পিতৰে তেওঁৰ ভাষণ এই কথাটিৰে সামৰিছিল, যি যীশুক তোমালোকে ক্ৰুচত দিলা তেওঁক ঈশ্বৰে প্ৰভু আৰু খ্ৰীষ্ট পাতিলে, ইছৰাইলৰ সকলো মানুহে ইয়াক নিশ্চয়কৈ জানক। হয়, খ্ৰীষ্ট যীশু আমাৰ প্ৰভু, তেওঁই সৰ্বেসৰ্বা। আমাৰ খ্ৰীষ্টীয় জীৱনত তেওঁৰ স্বত্বাধিকাৰ অতি প্ৰয়োজনীয়। আমি যেন যীশুখ্ৰীষ্টক আমাৰ জীৱনৰ ৰজাৰ দৰে ভক্তি কৰোঁ আৰু তেওঁৰ বাধ্য হওঁ, এনে আত্মিক আচৰণ আমাৰ হৃদয়ত থকা পবিত্ৰ আত্মায়ো দাবী কৰে। তেন্তে আজি পবিত্ৰ আত্মাই বিচৰা প্ৰকৃত আত্মিক মণ্ডলী কি? সেয়া হৈছে এইটোৱেই, যাতে প্ৰতিজন বিশ্বাসকাৰীয়ে যীশুখ্ৰীষ্টক ৰজা আৰু প্ৰভুৰূপে ভয় আৰু ভক্তি কৰিব পাৰে। আনহাতে যীশুখ্ৰীষ্ট যে বিশ্বাসকাৰীৰ জীৱনৰ প্ৰভু হয় সেই কথাটো আমি নিজে বুজিব নোৱাৰোঁ, পবিত্ৰ আত্মাইহে সেই কথা আমাক বুজাই দিয়ে। ইয়াৰ প্ৰমাণ হিচাপে আমি মঠিয়া লিখা শুভবাৰ্তা ১৬ নম্বৰ অধ্যায়ৰ ১৫ নম্বৰ পদটি মন কৰিব পাৰোঁ। তাত প্ৰভু যীশুৱে এটা ডাঙৰ প্ৰশ্ন সুধিছিল এইবুলি, তোমালোকেনো মোক কোন বোলা? এই একে প্ৰশ্নকে প্ৰভু যীশুৱে আজিও সুধি আছে, প্ৰতিজন মানুহকেই সুধি আছে, আনকি আপোনাকো সুধি আছে। আপোনাৰ জীৱিকা যিয়েই নহওক কিয়, নাইবা আপুনি যি বৰ্ণৰ লোকেই নহওক কিয়, আপোনাৰ পদমৰ্যাদা যিয়েই নহওক কিয়, বা আপুনি য'তেই নাথাকক কিয়, আপুনি যীশুক কোন বুলি কয় সেই প্ৰশ্নটো তেওঁ আপোনাক আজিও সুধি আছে। এই একেই প্ৰশ্ন তেওঁৰ শিষ্যসকলকো সুধিছিল, আৰু আটাইকেইজন শিষ্যৰ হৈ পিতৰে এনেদৰে উত্তৰ দিছিল, আপুনি খ্ৰীষ্ট, জীৱন্ত ঈশ্বৰৰ পুত্ৰ। হয় প্ৰিয় শ্ৰোতা, মানৱ জাতিক পাপৰ পৰা উদ্ধাৰৰ অৰ্থে যীশুখ্ৰীষ্টই হ'ল ঈশ্বৰৰ অভিষিক্ত জনা, তেওঁ ৰজা, তেওঁ প্ৰভু। সেইকাৰণে যি মানুহৰ প্ৰভু যীশুখ্ৰীষ্ট স্বয়ং গৰাকী নহয়, সেই মানুহ খ্ৰীষ্টৰ মণ্ডলীৰ পৰিচৰ্যা কৰিবলৈ উপযুক্ত নহয়। এই বিষয়ে আগৰ পত্ৰটো কৈ অহা হৈছিল আৰু এই পত্ৰটো পৌলে পুনৰ জোৰ দি এই কথা কৈছে। তাৰ অৰ্থ হ'ল পবিত্ৰ আত্মাৰ মিলনকাৰী পৰিচৰ্যাই প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰভুত্বক প্ৰতিজন বিশ্বাসকাৰীৰ হৃদয়ত প্ৰকাশ কৰিব লাগিব। এই একতাৰ মাজতেই নিহিত হৈ আছে নানা বৰৰ বিচিত্ৰতা। এইবাৰ আমি চাৰি নম্বৰ পদটো পঢ়ি দিছো, বৰ অনেকবিধ কিন্তু আত্মা একে। প্ৰিয় শ্ৰোতা, বৰ অনেক আৰু অনেক বৰৰ মাজতো একতা বিৰাজ কৰিবলৈ বৰবিলাক বিতাৰিত হৈ আছে। বিভিন্ন ব্যক্তিক ঈশ্বৰে বেলেগ বেলেগ ধৰণৰ বৰ দিছে, কিন্তু এই বৰটোক কিছুমান মানুহে কেৱল বেলেগ বেলেগ ভাষা কোৱাৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰিব বিচাৰে, কিন্তু ইয়াৰ দ্বাৰাই তেওঁলোকৰ অজ্ঞতাৰহে প্ৰমাণ পোৱা যায়, কাৰণ বৰ শব্দটোৰ দ্বাৰা যিকোনো বৰকেই বুজোৱা হৈছে, আৰু এই বৰ পবিত্ৰ আত্মাই মণ্ডলীৰ বিশ্বাসকাৰীসকলক দিয়ে। এইবাৰ আমি পাঁচ নম্বৰ পদটো পঢ়িছো, শুনকচোন, আৰু পৰিচৰ্যা অনেকবিধ কিন্তু প্ৰভু একে। প্ৰিয় শ্ৰোতা, ইয়াতো সেই একে কথাকে কোৱা হৈছে যে পৰিচৰ্যা অনেকবিধ, যেনে পৰিত্ৰাণৰ বাণী প্ৰচাৰ কৰা, বেমাৰীক শুশ্ৰূষা কৰা, দুখীয়াক সহায় কৰা, গীৰ্জাত শিক্ষা দিয়া, গীৰ্জাঘৰ পৰিষ্কাৰ কৰা ইত্যাদি সকলো আচলতে ঈশ্বৰৰেই পৰিচৰ্যা। আৰু আমি যি পৰিচৰ্যাই নকৰোঁ কিয়, সকলোকে এজনা প্ৰভুৰ উদ্দেশ্যেৰেই কৰোঁ, আৰু তেওঁ হ'ল প্ৰভু যীশুখ্ৰীষ্ট। আনহাতে প্ৰভু যীশুখ্ৰীষ্টই বিশ্বাসী লোকক কেৱল বৰ দিয়াই নহয়, সেই বৰ তেওঁ নিজে ব্যৱহাৰো কৰে। তেওঁ কাৰো অন্যায়ৰ বাবে কাৰো বৰ ব্যৱহাৰ নকৰে, বৰং সকলো ঈশ্বৰৰ গৌৰৱৰ কাৰণেই ব্যৱহাৰ কৰে। এইখিনিতে কোনোবাই হয়তো ক'ব পাৰে যে অখ্ৰীষ্টীয় মানুহবিলাকেও দেখোন ধৰ্ম প্ৰচাৰ, বেমাৰী শুশ্ৰূষা, দুখীয়া সহায় কৰা ইত্যাদি কল্যাণমূলক কাম কৰি আছে। হয়, নিশ্চয় কৰিছে। কিন্তু মন কৰিব যে ধৰ্ম প্ৰচাৰ মানে পৰিত্ৰাণৰ বাণী প্ৰচাৰ নহয়। আনহাতে কল্যাণমূলক কাম আৰু খ্ৰীষ্টীয় পৰিচৰ্যাও একে নহয়, কাৰণ পৰিচৰ্যাৰ নামত যি কৰা হয় তাক ঈশ্বৰৰ গৌৰৱৰ কাৰণে কৰা হয়। কিন্তু কল্যাণমূলক কামৰ আঁৰত বেলেগ কাৰণো লুকাই থাকিব পাৰে। এবাৰ আমি ছয় নম্বৰ পদটো পঢ়িছো, কৰ্মসাধক গুণো অনেকবিধ কিন্তু ঈশ্বৰ একে, তেওঁ সকলোতে সকলো কৰ্মসাধনকৰ্তা। প্ৰিয় শ্ৰোতা, এই পদটিত কোৱা হৈছে বৰৰ বিচিত্ৰতাৰ দৰে শক্তিৰো বিচিত্ৰতা আছে, কিন্তু বিচিত্ৰতা থাকিলেও উৎস এক, আৰু সেই উৎস হৈছে স্বয়ং ঈশ্বৰ। এই ঈশ্বৰে সকলো বিশ্বাসকাৰীকে সকলো ধৰণৰ শক্তিৰ যোগান ধৰে। এই কথাটোৱে আমাক এটা বিষয় সোঁৱৰাই দিয়ে যে ঈশ্বৰ এজনেই, কিন্তু তেওঁ ত্ৰিত্ব ঈশ্বৰ। এই ত্ৰিত্ব ঈশ্বৰে একেলগে কাম কৰে, ত্ৰিত্ব ঈশ্বৰৰ সকলো কামতে একতা আছে, কিন্তু সেই একতাৰ মাজত আকৌ বিচিত্ৰতাও আছে। এই ত্ৰিত্ব ঈশ্বৰৰ কথাটো কেনেকুৱা ধৰণৰ অলপ মন কৰকচোন। পবিত্ৰ আত্মা হৈছে বৰ প্ৰদান কৰোতা, প্ৰভু যীশুখ্ৰীষ্টই হৈছে পবিত্ৰ আত্মাৰ বৰ পৰিচালনা কৰোতা, আৰু পিতৃ ঈশ্বৰে হৈছে শক্তিৰ যোগান ধৰোতা, আৰু পবিত্ৰ আত্মাৰ বৰ কাৰ্যকৰী কৰিবলৈ শক্তি দিওঁতা। এই আটাইকেইটা কাৰ্যৰ উদ্দেশ্য কিন্তু এটাই, আৰু সেই উদ্দেশ্য হৈছে যীশুখ্ৰীষ্টৰ প্ৰভুত্বক গৌৰৱান্বিত আৰু মহিমান্বিত কৰা। প্ৰিয় শ্ৰোতা, যীশুখ্ৰীষ্টক আপুনি বাৰু কোন বুলি ভাবে? এই ক্ষেত্ৰত আপুনি কি কয়? আপুনি তেওঁক প্ৰভু বুলি স্বীকাৰ কৰেনে? যদি স্বীকাৰ কৰে তেন্তে ভাল কথা, কাৰণ ঈশ্বৰৰ পবিত্ৰ আত্মাই আপোনাক সেই কথা কোৱাইছে। আৰু যদি প্ৰভু বুলি স্বীকাৰ নকৰে তেন্তে সেইটো আপোনাৰ নিজৰহে ধাৰণা। যীশুখ্ৰীষ্টক আপুনি যদি প্ৰভু বুলি নকৈ এজন মহান ব্যক্তি, এজন শিক্ষাগুৰু, এজন ভাৱবাদী, এজন ধৰ্ম প্ৰৱৰ্তক বুলি কয় তেন্তে অৱশ্যে ভুল নহ'ব পাৰে, কিন্তু সেইবিলাক নামকৰণে আপোনাক অকণো সহায় নকৰে। অৰ্থাৎ মৃত্যুৰ পাছত আপুনি যেতিয়া তেওঁৰ আগত উপস্থিত হ'ব তেতিয়া তেওঁ আপোনাক চিনি নাপাওঁ বুলি ক'ব, তেতিয়া আপোনাৰ কি দশা হ'ব জানেনে? আপোনাৰ দশা হ'ব অতি ভয়ানক, অতি দুখ লগা। আপুনি সেই অৱস্থাত পৰাৰ আগতেই, সময় থাকোঁতেই প্ৰভু যীশুক প্ৰকৃত অৰ্থত চিনি পোৱা উচিত, তেওঁক প্ৰভু বুলি স্বীকাৰ কৰা উচিত। নম্ৰ মনেৰে, সৰল চিত্তেৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰক, ঈশ্বৰে আপোনাক শক্তি দিব যাতে প্ৰভু যীশুক আপুনি প্ৰকৃত ৰূপত চিনি পায়। এইবাৰ আমি সাত নম্বৰ পদটো পাঠ কৰি দিছো, কিন্তু হিতৰ কাৰণে প্ৰতিজনকে আত্মা প্ৰকাশক গুণ দিয়া হৈছে। প্ৰিয় শ্ৰোতা, প্ৰথমে আমি চাওঁ হওক যে আত্মিক বৰ মানেনো কি। আত্মিক বৰ মানে হ'ল সেৱা বা পৰিচৰ্যা কৰাৰ সামৰ্থ্য বা মানসিকতা। এজন বিখ্যাত বাইবেল পণ্ডিতে আত্মিক বৰৰ সংজ্ঞা এনেদৰে দাঙি ধৰিছে যে পবিত্ৰ আত্মাই বিশ্বাসকাৰী এজনক ব্যৱহাৰ কৰি তেওঁৰ জীৱনৰ যোগেদি একো একোটা বিশেষ কাম সিদ্ধ কৰায়, আৰু সেইটোৱেই হৈছে পবিত্ৰ আত্মাৰ বৰ। ইয়াৰ লগতে আমি আৰু অলপ কথা যোগ দি এনেদৰে ক'ব বিচাৰিছো যে আত্মিক বৰৰ কাম ঈশ্বৰৰ আত্মাৰ শক্তিৰ দ্বাৰাহে কৰা হ'ব লাগিব। আত্মিক কাম কৰিবলৈ মই নিজে একো নহওঁ আৰু মোৰ একো শক্তিও নাই। মানুহলৈ হওক বা ঈশ্বৰলৈ হওক, মই নিজে একো কাম কৰিব পৰাৰ যোগ্য নহওঁ। এইটো মোৰ চেষ্টাৰ বিফলতা নহয়, এইটো ঐতিহাসিকভাৱে সত্য। কিন্তু ঈশ্বৰে আমাক প্ৰত্যেককে একো একোটা বৰ দিছে, আৰু সেই বৰ আমি ব্যৱহাৰ কৰিব লাগে। এই উপায়েৰে হে ঈশ্বৰে আমাৰ জীৱনত নিজকে প্ৰকাশ কৰিব, অৰ্থাৎ হিতৰ কাৰণে প্ৰতিজনকে আত্মা প্ৰকাশক বৰ দিয়া হৈছে। আত্মা প্ৰকাশেই হ'ল আত্মিক বৰ। কিন্তু প্ৰিয় শ্ৰোতা, মন কৰিব যে স্বাভাৱিক বৰৰ ব্যৱহাৰে আত্মিক বৰক নুবুজায়। উদাহৰণস্বৰূপে ধৰক যে কোনোবা এজনে খুব সুন্দৰ গীত গাব পাৰে আৰু তেওঁৰ এটা ধুনীয়া কণ্ঠস্বৰ আছে, কিন্তু তেওঁ যদি ঈশ্বৰৰ আত্মাৰ শক্তিৰে গীত নাগায় তেন্তে ঈশ্বৰে তেওঁৰ গৌৰৱৰ কাৰণে সেই গীত ব্যৱহাৰ নকৰে। সেইকাৰণে আজি সৰহভাগ মণ্ডলীতেই গীতৰ আত্মিক মানদণ্ডও একেবাৰে কমি গৈছে, কাৰণ গীতিকাৰসকলে ভাবে যে ভাল পাৰদৰ্শিতা, চৰ্চা আৰু ভাল প্ৰশিক্ষণে গীতৰ মানদণ্ড বঢ়াব পাৰে। ঈশ্বৰক তেওঁলোকে পাহৰি যায়, সেইকাৰণে তেওঁলোকৰ গীতত ঈশ্বৰৰ শক্তিও নাথাকে। এইখিনিতে এজন বিখ্যাত বাইবেল পণ্ডিতে তেখেতৰ জীৱনৰ এটা অভিজ্ঞতা ক'বলৈ বিচাৰি এনেদৰে কৈছে, তেখেতে বিভিন্ন মণ্ডলীত ঈশ্বৰৰ বচনৰ শিক্ষা দি ফুৰোতে এনেকুৱা কিছুমান গায়ক পাইছে যিসকলৰ গীতে শিক্ষা দিয়া আৰু শুনাৰ গোটেই পৰিৱেশটোকেই নষ্ট কৰি পেলায়। তেখেতৰ হেনো সময়ত এনেকুৱা লাগে যে শিক্ষা নিদি সেই মুহূৰ্ততেই গীৰ্জাঘৰৰ পৰা ওলাই আহিব। এতিয়া আমি আন এটা কথালৈ আহিছো, শুনক। সেইটো হৈছে প্ৰতিজন বিশ্বাসকাৰীয়ে একো একোটা স্বাভাৱিক গুণৰ অধিকাৰী, আৰু সেই স্বাভাৱিক গুণবোৰ যদি আমি পবিত্ৰ আত্মাক ব্যৱহাৰ কৰিবলৈ দিওঁ তেনেহলে পবিত্ৰ আত্মাই নিশ্চয় ব্যৱহাৰ কৰিব। কিন্তু স্বাভাৱিক গুণ নিজে একো নহয় যদিহে সি পবিত্ৰ আত্মাৰ দ্বাৰা ব্যৱহৃত নহয়, অৰ্থাৎ স্বাভাৱিক বৰে নিজে ঈশ্বৰৰ কোনো গৌৰৱ কৰিব নোৱাৰে। অৱশ্যে কিছুমান এনেকুৱা মানুহ আছে যিসকলৰ কোনো নিৰ্দিষ্ট পাৰদৰ্শিতা হয়তো নাই, তেওঁলোকে হয়তো গীত গাবও নোৱাৰে নাইবা গীৰ্জাত শিক্ষা দিবও নোৱাৰে, বা হয়তো তেনেকুৱা চকুত লগা আন একো কামো কৰিব নোৱাৰে। তেওঁলোকে ভাবে যে গীৰ্জাত গৈ এটা চুকত বহি থকাৰ বাহিৰে তেওঁলোকৰ কোনো কাম নাই। কিন্তু মনত ৰাখিব, তেনেকুৱা ধৰণৰ চিন্তাধাৰা বৰ দুৰ্ভাগ্যজনক, কাৰণ গীৰ্জাত উপস্থিত থকাটো অনৰ্থক নহয়, এইটো এটা আশীৰ্বাদৰ কাৰ্য। ঈশ্বৰৰ বাক্য মনোযোগেৰে শুনিব পৰাটো পবিত্ৰ আত্মাৰ বৰ। আনহাতে এই পদটোত কোৱা হৈছে যে প্ৰত্যেকজন বিশ্বাসকাৰীৰ একো একোটা বৰ আছে, তাৰমানে আপুনি পুৰুষ বা তিৰোতা, ল'ৰা বা ছোৱালী, বৃদ্ধ বা বৃদ্ধা, যিয়েই নহওক কিয় আপোনাৰ এটা বৰ আছে। বিশ্বাসৰ যোগেদি আপুনি ঈশ্বৰৰ সন্তান হৈছে, আৰু বিশ্বাসৰ যোগেদি আপুনি খ্ৰীষ্টৰ শৰীৰৰ সহভাগী হৈছে, আৰু খ্ৰীষ্টৰ শৰীৰৰ অংগ হিচাপে আপোনাৰ এটা বৰ আছে। আৰু এই আত্মিক বৰ নিজৰ স্বাৰ্থৰ কাৰণে নহয়, কিন্তু আন বিশ্বাসকাৰীৰ সহায়ৰ কাৰণে ব্যৱহৃত কৰা হ'ব লাগে। আঠ নম্বৰ পদ, আৰু আত্মাৰ দ্বাৰাই এজনক বুদ্ধিৰ কথা, একে আত্মাৰ ইচ্ছা অনুসাৰে আন এজনক জ্ঞানৰ কথা। বুদ্ধি মানে হ'ল সত্যৰ প্ৰতি অন্তৰ্দৃষ্টি নাইবা আত্মিক দৃষ্টি। তাৰ মানে হ'ল বাইবেলখন পঢ়ি তাত থকা মহৎ তত্ত্ববোৰ সকলোৱে বুজিব নোৱাৰে, তাৰ বাবে আত্মিক শিক্ষক লাগে। তেনেকুৱা শিক্ষক ঈশ্বৰে আমাক দিছে। জ্ঞান মানে হ'ল সত্যৰ অনুসন্ধান বা সত্যক খান্দি উলিওৱা। বহু লোকে সত্যৰ অনুসন্ধান কৰিব নোৱাৰে আৰু পাৰিলেও তেওঁলোকৰ সময় নাথাকিব পাৰে। গতিকে তেনেকুৱা বিশেষ বৰ থকা মানুহো ঈশ্বৰে আমালৈ যোগাই দিছে। ন নম্বৰ পদ, একে আত্মাৰে আনজনক বিশ্বাস দিয়া হৈছে, সেই একে আত্মাৰ দ্বাৰাই কোনোক সুস্থ কৰিব পৰা বৰ, আন কোনোক পৰাক্ৰম কাৰ্য সাধন কৰিব পৰা বৰ দিয়া হয়। কিবা এটা বস্তু পাবলৈ আশা কৰাই হৈছে বিশ্বাস, আৰু সেই বিশ্বাসেই হ'ল বৰ। কিছুমান মানুহৰ বিশ্বাসৰ বৰ আছে, কিছুমান মানুহৰ আকৌ একে আত্মাৰ দ্বাৰা সুস্থ কৰিব পৰা বৰ আছে, অৰ্থাৎ ৰোগী এজনৰ গাত হাত দি ৰোগ সুস্থ কৰিব পৰা বৰ তেওঁলোকক দিয়া হৈছে। এটা সময়ত পাচনীসকলৰ এই বৰ আছিল, আৰু সেই বৰটো আজিও প্ৰয়োজন বুলি আমি ভাবোঁ, কাৰণ আমি আমাৰ বেমাৰ আজাৰৰ বিষয়ে নিজেই আমাৰ মহান বেজক জনাব পাৰোঁ যদিও সুস্থ কৰাৰ বৰ ঈশ্বৰে সকলোকে দিয়া নাই। এবাৰ এজন এশৰ সেনাপতিয়ে প্ৰভু যীশুৰ ওচৰলৈ আহিছিল আৰু তেওঁৰ দাসক সুস্থ কৰিবলৈ কৈছিল, কিন্তু দাসৰ ওপৰত প্ৰভু যীশুৰ হাত থৈ প্ৰাৰ্থনা কৰিবলৈ খাটনি ধৰা নাছিল। বৰং এশৰ সেনাপতিয়ে কৈছিল, আপুনি মাত্ৰ মুখেৰে কওক আৰু তেতিয়া মোৰ দাস সুস্থ হ'ব। সেই বিশ্বাস তেওঁৰ আছিল। তেওঁৰ বিশ্বাস দেখি আচৰিত হৈ প্ৰভু যীশুৱে কৈছিল, মই তোমাক স্বৰূপকৈ কওঁ, এনে বিশ্বাস মই ইছৰাইলৰ লোকৰ মাজতো দেখা নাই। এশৰ সেনাপতিৰ দৰে আমাৰ বেমাৰ আজাৰৰ বিষয়ে মহান বেজ প্ৰভু যীশুক নিজে নিজে আমি ক'ব পাৰোঁ, কিন্তু তাকে নকৰি আমি কেৱল প্ৰাৰ্থনাৰ দ্বাৰাই ৰোগ সুস্থকাৰীৰ ওচৰলৈ যাওঁ, তেন্তে আমি আমাৰ বিশ্বাসৰ অভাৱহে প্ৰকাশ কৰাৰ নিচিনা হ'ব। আমি ভাবোঁ যে বিশেষ বিশেষ সময় অনুসৰি পবিত্ৰ আত্মাই কিছুমান বিশেষ বৰ দিয়ে, কিন্তু আমাক যিবোৰে নিদিয়ক কিয়, মণ্ডলীৰ ভালৰ কাৰণে, আন বিশ্বাসীসকলৰ ভালৰ কাৰণে সেইবোৰ আমাক ব্যৱহাৰ কৰিবলৈ দিয়ে। প্ৰিয় শ্ৰোতা, আপোনাৰ জীৱনত বাৰু পবিত্ৰ আত্মাৰ কেনেকুৱা বৰ ফুটি উঠিছে এবাৰ চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক সহায় কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন।
হাইরে মনর ভাবনাবু সুখে করে হিয়া গধুর এ আত্মগ্লানিয়ে অশ্রুধারিরে আনিছে চরণলৈ যিশুর। হাইরে মনর ভাবনাবু সুখে করে হিয়া গধুর এ আত্মগ্লানিয়ে অশ্রুধারিরে আনিছে চরণলৈ যিশুর। হাইরে মনর ভাবনাবু।
অনুষ্ঠানত প্রচার করা কোনো কথা বুঝিব লগা থাকিলেও আমালৈ লিখক।
আমার ঠিকনা
ভক্তি বচন,
ট্রান্স ওয়ার্ল্ড রেডিও ইন্ডিয়া, ডাক বাকচ নম্বর 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তি বচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। শ্ৰোতাসকললৈ এটি সুখবৰ, অহা ছেপ্টেম্বৰ মাহৰ পৰা প্ৰতি মঙলবাৰ আৰু বৃহস্পতিবাৰে আমি প্ৰচাৰ কৰিবলৈ লৈছো শ্ৰোতাসকলৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ভক্তি সুৰ। গতিকে ভক্তিবচন অনুষ্ঠানত প্ৰচাৰিত হোৱা গীতসমূহৰ ভিতৰত আপোনাৰ প্ৰিয় গীতটোৰ বিষয়ে লিখি আমালৈ পঠিয়াওকচোন।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
দুৰু দুৰু কৰাহিয়াই পুৰ সংসাৰ তুলে, মৃত্যু মুখী ভয়কো নাহি জীৱনৰ কোহ মেলে, মোৰ পাপৰ ভাৰত প্ৰাণৰ চিন্তাই যেতিয়া হয় গধু, এই জীৱন মোৰো যীশুৰ কৃপাই ক্লান্তি কৰিছে দূৰ। হাইৰে মনৰ ভাৱনাবোৰ সুখে কৰে হিয়া গধুৰ এ আত্মগ্লানিয়ে অশ্ৰুধাৰিৰে আনিছে চৰণলৈ যীশু। হাইৰে মনৰ ভাৱনাবোৰ, হাইৰে মনৰ ভাৱনাবোৰ, হাইৰে মনৰ ভাৱনাবোৰ।